নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, এডভান্টেজ আছামৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰী, ভূটানৰ মন্ত্ৰী আৰু বিশ্ববেংকৰ ভাৰতৰ সঞ্চালকৰ সৈতে আলোচনা, ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত অহা 5 বছৰত 4,800 কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ, ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ পাছতে মণিপুৰত কেইবাটাও উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ, ইউটিউবাৰ আশিষ চঞ্চলানীক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ জেৰা, আৰু ICC চেম্পিয়নছ ট্ৰফীত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাগৰাকীও বিশিষ্ট অতিথিৰ সৈতে আলোচনাত মিলিত হয়। ডঃ শৰ্মাই আজি পুৱাৰ ভাগত ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউনটেন ফুনচুৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই কৃষি, বাণিজ্য, পৰ্যটন, শিক্ষা আৰু শক্তিখণ্ডত অধিক উন্নয়নৰ বাবে অসম আৰু ভূটানৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। ডঃ শৰ্মাই লগতে বিশ্ববেংকৰ ভাৰতৰ সঞ্চালক ডঃ অগষ্টে তানু কোয়ামেৰ সৈতেও বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যত প্লাগ এণ্ড প্লে ঔদ্যোগিক উদ্যানৰ আন্তঃগাঁথনি নিৰ্মাণ, কৃষি আৰু আনুষংগিক খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি বিভিন্ন বিষয় সামৰি লোৱা হয়। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা 5 বছৰত 4,800 কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম সন্মিলনত এই কথা প্ৰকাশ কৰে। কালি পথ পৰিবহণ, ৰেলৱে আৰু নদী বিষয়ক এখন আলোচনা সত্ৰত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰি দেশ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে। অসমে এই পথেৰে আগবাঢ়ি যাব লাগিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। 2014 চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি নদী প্ৰণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথসমূহে অৰ্থনৈতিক বিকাশত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ নৌকা আঁচনিৰ অধীনত 2030 চনৰ ভিতৰত অসমত সেউজ জাহাজৰ বাবে 1,500 কোটি টকা আবণ্টনৰ কথা ঘোষণা কৰে। তদুপৰি 2027-28 বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত পৰ্যটনৰ সুবিধাৰ বাবে কাৰ্গো চলাচল বৃদ্ধি কৰিবলৈ 1,500 কোটি টকা ধাৰ্য কৰা বুলি তেওঁ ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জলপথ সুচল কৰি তোলাৰ বাবে 2026-27 চনলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুলৈ জলপথৰ ন্যূনতম 250 মিটাৰ গভীৰতা নিশ্চিত কৰাৰ বাবে ভাৰতীয় ড্ৰেজিং সংস্থাক দায়িত্ব অৰ্পণ কৰি ইয়াৰ বাবে 191 কোটি টকা ধাৰ্য কৰা হৈছে। কালিৰ অনুষ্ঠানতে শ্ৰীসোণোৱালে 315 কোটি টকা বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ' সেৱাৰ বিকাশৰ কথাও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক 1,010 কোটি টকাৰ প্ৰকল্প কেন্দ্ৰীয় জলপথ প্ৰাধিকৰণে ৰূপায়ণ কৰা বুলিও জানিবলৈ দিয়ে।
And I am happy to announce that to promote this National Waterways 2, River Brahmaputra and National Waterways 16, that is Barak, both the rivers have enormous potentialities to provide the better opportunities for smooth cargo vessel movement, passenger vessel movement and cruise vessel movement. So that is why Honorable Prime Minister has directed us to take all the adequate initiative and ultimately we could able to develop the infrastructure by constructing terminals and jetties and also bringing integrated offices at Dhubri and Guwahati and Dibrugarh which will have Ministry of Finance, Customs, Ministry of Home Affairs, Immigration and Ministry of Port Shipping Waterways. 3 ministries will be integrated in the same building. Ultimately it will be easily accessible for the operator to have all the relevant documents to drive their vessel to the targeted destination.
চুবুৰীয়া ৰাজ্য মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ পাছতে কেইবাটাও উগ্ৰপন্থী সংগঠনে নিৰাপত্তা বাহিনীৰ ওচৰত অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই 7 দিনৰ ভিতৰত উগ্ৰপন্থী সংগঠন তথা নাগৰিকক মজুত থকা অস্ত্ৰ শস্ত্ৰ আৰক্ষী প্ৰশাসনক গতাই দিবলৈ নিৰ্দেশ দিয়াৰ পাছতে কালি অস্ত্ৰ শস্ত্ৰসহ 87 জন লোকে আত্মসমৰ্পণ কৰে। ৰাজ্যখনৰ আটাইকেইখন জিলাতে বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰ প্ৰশাসনক সমৰ্পণ কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত বিজেপি নেতৃত্বই মুখ্যমন্ত্ৰী পদৰ নতুন প্ৰাৰ্থী নিৰ্বাচন কৰিব নোৱাৰাৰ বাবে যোৱা 13 ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল। ইয়াৰ পাছতে ৰাজ্যপাল শ্ৰীভাল্লাই অস্ত্ৰ শস্ত্ৰ জমা দিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। এই সময়সীমাৰ ভিতৰত অস্ত্ৰ সম্বৰণ কৰিলে কোনোধৰণৰ গোচৰ ৰুজু কৰা নহয় বুলিও তেওঁ উল্লেখ কৰিছিল। ৰাজ্যপালগৰাকীয়ে এই সময়ছোৱাত অস্ত্ৰ সম্বৰণ নকৰিলে 7 দিনৰ পাছত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰৰ সন্ধানত অভিযান চলাব বুলিও সকিয়নি দিছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত কালি দাখিল হোৱা 2025-26 বিত্তীয় বৰ্ষৰ পাৰিষদিক বাজেট আৰু জিলা বাজেট আজি ধনী ভোটেৰে গৃহীত হয়। পৰিষদৰ বাজেটত নিজস্ব উৎসৰ পৰা 45,000 লাখ টকাৰো অধিক আৰু ৰাজ্য চৰকাৰৰ পৰা 40,000 লাখ টকাৰো অধিক ব্যয় নিৰ্ধাৰণ কৰা হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদীয় 26টা সমষ্টিত সম উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে ৰাজহ বৃদ্ধিৰ বাবে প্ৰতিটো সমষ্টিত 1 কোটি টকাকৈ আবণ্টন দিয়া হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চানচলানীক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা CID জেৰা কৰে। আজি অধিবক্তাসহ পাণবজাৰৰ CID থানাত হাজিৰ হোৱাৰ পাছত তদন্তকাৰী বিষয়াই গোচৰ সংক্ৰান্তত ইউটিউবাৰগৰাকীক জেৰা কৰে। উল্লেখযোগ্য যে শ্ৰী চানচলানীয়ে ইউটিউবৰ এটা অনুষ্ঠানত কেতবোৰ অশালীন মন্তব্য কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অপৰাধ অনুসন্ধান শাখাই আশীষ চানচলানীসহ অন্য 4গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। CIDৰ এটা দলে ইতিপূৰ্বে মুম্বাইলৈ গৈ ঘটনাৰ তদন্ত কৰাৰ লগতে এই লোককেইজনক চমন জাৰি কৰিছিল। অৱশ্যে গোচৰৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত আশীষ চানচলানীক জামিন প্ৰদান কৰিছিল। আজি জেৰাৰ অন্তত মুম্বাইলৈ ঘূৰি যোৱা চানচলানীক প্ৰয়োজন সাপেক্ষে পুনৰ তলব কৰা হোৱা বুলি যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী বিতৰণ কাৰ্যসূচীত অংশ লৈ আত্মসহায়ক গোটসমূহক 15খন ট্ৰেক্টৰ, 18খন পাৱাৰ টিলাৰ, পাৱাৰ উইডাৰ আৰু মৰণা মৰা যন্ত্ৰ বিতৰণ কৰে। কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনি তথা ধৰিত্ৰী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ আঁচনিৰ অধীনত এই কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। ডঃ পেগুৱে তেওঁৰ ভাষণত কয় যে যান্ত্ৰিকীকৰণৰ দ্ৰুত বিকাশৰ লগে লগে কৃষি ক্ৰমান্বয়ে অধিক লাভজনক আৰু বহনক্ষম জীৱিকালৈ পৰিণত হৈছে। সেয়েহে উন্নত কৃষি পদ্ধতিৰ জৰিয়তে সবলীকৰণৰ পথ মুকলি কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কৃষকসকলক আহ্বান জনায়। ডঃ পেগুৱে ইয়াৰ পূৰ্বে লখিমপুৰ জিলাত আয়োজিত এখন নাগৰিক সভাত অংশ লৈ 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। তেওঁ এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টন জনোৱা বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে এই বাজেট অতি গুৰুত্বপূৰ্ণ বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এইবাৰৰ বাজেট উত্তৰ পূৰ্বাঞ্চলত নতুন প্ৰকল্প নিৰ্মাণ, শিক্ষাৰ গুণগত মান উন্নীতকৰণ, নতুন প্ৰযুক্তি গ্ৰহণ, গৱেষণাৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ৰূপায়ণক বিশেষভাৱে সহায়ক হ'ব। ডঃ পেগুৱে দেশৰ সামগ্ৰিক উন্নয়নেৰে এখন নতুন আৰু শক্তিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত গ্ৰহণ কৰা উন্নয়নমুখী পদক্ষেপৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ শলাগ লয়। 200খন বিচনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আজি অইল ইণ্ডিয়া লিমিটেডৰ গোৱালপাৰা জিলা আয়ুক্তৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জনবীৰ দাস, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া দেৱাশীষ বৰা আৰু শতাব্দী মহন্তই এখন আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাৰ অন্তত অইল ইণ্ডিয়া লিমিটেডে চিকিৎসালয়খনলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে 1 কোটি টকা ব্যয় সাপেক্ষ এখন নতুন আঁচনি ৰূপায়ণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি চুক্তিবদ্ধ হয়। পানী যোগান আঁচনিটোৰ কাম 6 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ'ব বুলি জিলা আয়ুক্তই অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াদ্বয়ক অৱগত কৰে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক নগেন শৰ্মাৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি নলবাৰী জিলাৰ বাঁহজানীত আয়োজিত অনুষ্ঠানত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ উপৰি অসম গণ পৰিষদ দলৰ ভালেসংখ্যক বিষয়ববী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি স্মৃতি দিৱস উপলক্ষে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীবৰাই কয় যে নেতাগৰাকীৰ আদৰ্শ, জাতীয় চেতনা আৰু আঞ্চলিকতাবাদী ধ্যান ধাৰণাই ৰাজ্যখনৰ অগণন লোকক সামূহিক কল্যাণ আৰু প্ৰগতিৰ বাবে কাম কৰি যাবলৈ সদায় অনুপ্ৰাণিত কৰি যাব। উল্লেখযোগ্য যে 2000 চনৰ আজিৰ দিনটোতে নলবাৰীত সংঘটিত বোমা বিস্ফোৰণত নগেন শৰ্মাৰ মৃত্যু হৈছিল। BTRৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিকাশ অভিযানৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মহাবিদ্যালয়ত এটা কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি BTRৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক জীৱনত আহি পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি ভৱিষ্যৎ জীৱন সুন্দৰ আৰু সুচাৰুৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলৰ পেছাদাৰী উত্তৰণৰ বাবে BTR প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়। অনুষ্ঠানত টংলা মহাবিদ্যালয়, খৈৰাবাৰী মহাবিদ্যালয়, ভেৰগাঁও মহাবিদ্যালয় আৰু ভেৰগাঁও IIT-কে ধৰি 6খন শিক্ষানুষ্ঠানৰ 300ৰো অধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। যোৱা নিশা গুৱাহাটী মহানগৰীৰ লালমাটিত সংঘটিত এটা পথ দুৰ্ঘটনাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰিঞ্চি কুমাৰ দাসৰ মৃত্যু হয়। দুচকীয়া বাহনেৰে গেমছ ভিলেজৰ পৰা ওলাই অহা বিষয়াগৰাকীক এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ চালকে পলায়ন কৰে। অসম আৰক্ষীয়ে দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত অসম আৰক্ষীয়ে বিষয়াগৰাকীৰ কৰ্তব্য নিষ্ঠা আৰু সেৱাৰ মনোভাৱ স্মৰণীয় হৈ ৰব বুলি উল্লেখ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যখনৰ সংবাদ জগতৰ পৰিচিত নাম নিতুমণি শইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণধী যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল সেই বিষয়ে তেওঁৰ মুখেৰে শুনিবলৈ পাব অহা শনিবাৰে নিশা 8:02 আমাৰ দৃষ্টিপাত অনুষ্ঠানত। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু সাক্ষাৎ গ্ৰহণ ৰাজীৱ লোচন বৰঠাকুৰৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰে পৰা উত্তৰ পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। জাপান ফাউণ্ডেশ্যনৰ সহযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনত জাপানী ভাষাৰ শিক্ষাৰ প্ৰতি যুৱক যুৱতীসকলক আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হ'ব। মহোৎসৱত জাপানৰ ভাষা, কলা সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰি 3খন চলচ্চিত্ৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। কালি এই উপলক্ষে আয়োজিত সংবাদমেলত জাপানৰ সংস্থাটোৰ হৈ প্ৰতিনিধিত্ব কৰা নতুন দিল্লীৰ জাপানী ভাষা কাৰ্যালয়ৰ সঞ্চালক টাইছেই টায়োমাৰুৱে কয় যে এই সংস্থাটোৱে ভাৰতত জাপানী ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। বিশ্ববিদ্যালয়খনত আজি আৰু কাইলৈ অনুষ্ঠানৰ অংশ হিচাপে জাপানৰ সংস্কৃতিৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অহা শিক্ষাবৰ্ষৰ পৰা জাপানী ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা লোৱা হৈছে। অসমৰ 50,000 ল'ৰা ছোৱালীক জাপানত কাম কৰাৰ বাবে উপযুক্ত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই জাপানী শিক্ষাৰ পাঠ্যক্ৰমে সহায় কৰিব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। গোলাঘাটৰ স্বাস্থ্য বিভাগে আজি জিলাখনৰ মুঠ 1,683 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত আজিৰ এই কাৰ্যসূচীৰ অধীনত ৰোগীসকলক পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ লগতে নিক্ষয় মিত্ৰসকললৈ সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ যক্ষ্মামুক্ত ভাৰত কাৰ্যক্ৰমৰ অধীনত সমগ্ৰ দেশতে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে যক্ষ্মা নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছে। টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ বীৰাংগনা মূলাগাভৰু বঁটা আগবঢ়াইছে। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সমিতিৰ বিষয়ববীয়াই এই কথা সদৰি কৰি কয় যে চৰাইদেউ জিলাৰ সোণাৰীত অহা 27 মাৰ্চৰ পৰা 3দিনীয়াকৈ আয়োজিত কাৰ্যসূচীত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত টাই আহোমসকলৰ এযোৰ যুদ্ধৰ সাজপাৰ, এখন হেংদাং, এখন মানপত্ৰ, এটা স্মাৰক আৰু নগদ 25,000 টকাৰ চেক থাকিব বুলি আয়োজকসকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে 2013 চনৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। সুদীৰ্ঘ 29 বছৰৰ প্ৰথমবাৰৰ বাবে ICC টুৰ্ণামেণ্টৰ আয়োজন কৰা পাকিস্তানে এখনো খেলত জয়লাভ নকৰাকৈ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয়। একেদৰে বাংলাদেশেও এখনো খেলত জয়লাভ নকৰাকৈ নিজৰ যাত্ৰা সামৰে। দুয়োটা দলকে 1 পইণ্টকৈ ভগাই দিয়া হয়। যোৱা মঙলবাৰে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। এডভান্টেজ আছামৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰী, ভূটানৰ মন্ত্ৰী আৰু বিশ্ববেংকৰ ভাৰতৰ সঞ্চালকৰ সৈতে আলোচনা। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডত অহা 5 বছৰত 4,800 কোটি টকাতকৈ অধিক ধন বিনিয়োগ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ পাছতে মণিপুৰত কেইবাটাও উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ। ইউটিউবাৰ আশীষ চানস্তানীক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ জেৰা। আৰু ICC চেম্পিয়নছ ট্ৰফীত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।